Red FM Love Story. Love Story. RJ Pahir Huite. Super Hits 93.5 Red FM on Homoy Hogol Weekend Special Show Red FM Love Story. Aradha notun Love Story loi moi pahi akoy bar apnar kaksa piluhi. Aji jikhon city hatot loisu ei city kon pothiyese Oliva Kolitai. Teo nijo story tor nam dise Nojanake Nubujake Porilu Tumar Premote. So ahok shunu aji Oliver Love Story. হাই পাহিবা, মোৰ নাম অলিভা কলিতা, ঘৰ হাজোত, বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী, ৰাজনীতি বিজ্ঞান বিভাগৰ। তাৰ নাম জিতেন, ঘৰ তেজপুৰত। পাহিবা, যেতিয়া ক্লাছ 3-4-5 মানত পঢ়ি আছিলোঁ আৰু গৰমৰ বন্ধ বা ঠাণ্ডাৰ বন্ধত মামাৰ ঘৰলৈ যাওঁ, তেতিয়া আইতাৰ কোলাত শুই ৰেডিঅ' শুনাৰ এটা সুকীয়া মাদকতা আছিল। পাহিবা, 15 লাখ টকাৰ আইফোনেও ৰেডিঅ'ৰ যি ছিগনেল নাপালে চেৰচেৰাই থকা মাতটোৰ মাদকতা সেইটো আনি দিব নোৱাৰে। বাৰু, এতিয়া পাহিবা, আপোনাৰ শ্ব'টোৱে মানে ৰেড এফ এম লাভ ষ্টৰীয়ে ইমানকৈয়ে প্ৰভাৱ পেলালে মোক, মই মোৰ এটি কবিতাটো এটা ফাঁকি এনেকৈ লিখি দিছিলোঁ। ছুপাৰ হিটছ 93.5 ৰেড এফ এমত আপোনালোকে মোৰ সৈতে শুনি আছে আমাৰ উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী, আৰু মই আপোনালোকৰ সৈতে আছোঁ আৰ জে পাহি। তুমিও শুনা ন, ময়ো শুনো। ধন্যবাদ সমূহ ৰেড এফ এম কৰ্মকৰ্তালৈ, লগতে আপোনাক পাহিবা, আমাৰ নিচিনা প্ৰেমিক প্ৰেমিকাবোৰৰ বাবে জীৱনৰ প্ৰেমক লৈ তিতা মিঠা কেহা জ্বলা অনুভৱবোৰ শ্বেয়াৰ কৰিবলৈ এনে এখন মঞ্চ দিয়াৰ বাবে। ভালে থাকক আপোনালোক। পাহিবা, এতিয়া আহিছোঁ ষ্টৰীৰ পিনে। পাহিবা, প্ৰেম বস্তুটোৱে এনে এটা বস্তু যিয়ে কোনো বাধা নামানে আৰু কাকো খাতিৰো নকৰে। প্ৰেম ক'ত কেনেকৈ কাৰ লগত হৈ যায় ক'বকে নোৱাৰি, আৰু চাগে মোৰ লগতো প্ৰেমে তেনেকৈ কেতিয়াবা আহি গম নোপোৱাকৈয়ে ওচৰ চাপিছিল। মোৰ প্ৰেমৰ কাহিনীটো আৰম্ভ কৰাৰ আগতে কওঁ যে মই আচলতে অমায়িক, শান্ত শিষ্ট, একেবাৰে মাতৃ পিতৃৰ একান্ত বাধ্য ছাত্ৰী আছিলোঁ, মানে আজিৰ পৰা 7 বছৰ আগতে 2017 চনত। এতিয়া বাৰু মানুহে উৎপতীয়া ছোৱালী এজনী বুলিহে ভালকৈ চিনি পায়। বাৰু পাহিবা, 2017 চনতে ভয়ানক শিলাবৃষ্টি, ঠাণ্ডা দিন এটাত মোৰ সম্পৰ্কীয় বা এজনীৰ বিয়া আছিল। বিয়াৰ আগদিনা নীতি নিয়মৰ বাবে কইনাঘৰৰ পৰা দৰা ঘৰলৈ এখন গাড়ী যাব, আৰু তাত যাবৰ বাবে সেইদিনা সাজি কাচি মই ৰেডি। পাহিবা, মই গাড়ীত উঠিলোঁ আৰু পিছফালে ল'ৰা এজন বহিছিল ক'লা টি শ্বাৰ্ট এটা পিন্ধি, আৰু আজি সেই ল'ৰাজনক লৈ মই মোৰ আপোনালৈ চিঠিখন লিখিছোঁ। সো আগলে কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী টিম এন ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ হৈতে। ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সুধি পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ অলিভা কলিতাৰ লাভ ষ্টৰী, নজনাকে নুবুজাকে পৰিলোঁ তোমাৰ প্ৰেমতে। আগলে তেওঁ লিখিছে, পাহিবা একেবাৰে চুপচাপ হৈ বহি আছিল গাড়ীখনত সেই ল'ৰাজন। কম পোহৰত ঠিক চেহেৰাটো ওলাই অহা নাছিল, কিন্তু মই গাড়ীৰ পৰা নামি অহাৰ পিছত লগৰ এজনৰ লগত সি মিচিকা মিচিকিখন কৰি হাঁহিছিলে, যিটো বস্তু মই ভাল পোৱা নাছিলোঁ। এনেতেই কাষতে বহি থকা মোৰ সমবয়সীয়া ছোৱালী এজনীক ক'লোঁ, ইহঁতে আমাক লাইন মাৰি আছে চাগে, ছোৱালী দেখা নাই হ'বলা। পাহিবা, ছোৱালীজনীয়ে অলপ আচৰিত ধৰণে মোলৈ চালে আৰু সিহঁত দুজনক কাষলৈ মাতিলে। পাহিবা, পিছতহে গম পালোঁ সেইজন তাইৰ ককায়েক আছিলে আৰু মই তাৰ ভনীয়েককে এইষাৰ কথা কৈ পেলালোঁ। পিছৰখিনি চাগে আপুনিও বুজি পাইছে, ৰেষ্ট ইজ হিষ্ট্ৰী। কম লাজ পাইছোঁনে মই ভনীয়েকৰ আগত? বাৰু পাহিবা, ভনীয়েকে তাক কাষলৈ মাতিছিল চিনাকি কৰি দিবলৈ, কিন্তু সেইখিনি সময়তে বেলেগ কাম এটাৰ বাবে যাব লগা হোৱাত মই তাক মাতষাৰ দিবলৈ সুযোগ নাপালোঁ। কিন্তু পাহিবা, সেইদিনাৰ পৰা তাৰ ভনীয়েক আৰু মই ভাল বন্ধু হৈ পৰিলোঁ, কাৰণ পিছদিনা বিয়া আৰু আমি দুয়োটাই এনজয় কৰিব লাগিব। পিছদিনা বিয়াৰ দিনটো আহি পালে। পাহিবা, সৰু আছিলোঁ, চ' গম পোৱা নাছিলোঁ ক্ৰাশ, এট্ৰাকশ্যন এইবোৰ কি হয়। দোকানৰ পৰা মায়ে কিনি দিয়া প্লাষ্টিকৰ খাৰু আৰু লক্ষ্মী ক্লিপৰ ফেশ্বন তেতিয়া আছিলে, আৰু তেনেকৈয়ে নিজক সজাইছিলোঁ আনতকৈ অলপ পৃথক ৰূপত। পাহিবা, বিয়াত মানুহ আহি আছে গৈ আছে, মাজে মাজে সি আৰু ময়ো ইজনে সিজনক চাওঁ, কিন্তু কিবা এটাই বাধা দি ৰাখে। এনেদৰে দিনটো গৈ নিশা নামি আহিল। ডিজেৰ কাণ তালমৰা শব্দ আৰু বিয়াঘৰত যে উদুলি মুদুলি পৰিৱেশ, ঘৰৰ সম্পৰ্কীয়বোৰ আহি গোট খালেহি, সকলো যেন গানৰ তালে তালে নাচ গান কৰি ব্যস্ত। সি আৰু মই দুয়োটাই
চকীত একেলগে বহি তাকে চাই আছিলোঁ। এইখিনিতে তাৰ ককায়েকে তাক মাতিছিল বিহু নাচিবলৈ, কিন্তু সি মূৰটো জোকাৰি নাযাওঁ বুলি ক'লে আৰু পাহিবা পটককে মোৰ মুখৰ পৰা ওলাই গ'ল, কিয় লাজ কৰিছা নেকি? আৰু সি মোৰ ফালে চাই হাঁহি এটা মাৰি ক'লে, নাই কৰা, কিয় কৰিম? আৰু প্ৰথমবাৰৰ বাবে তাক মই দেখিলোঁ, যদিও গোটেই দিনটো মোৰ তাক মূৰৰ পৰা ভৰিলৈকে চাবলৈ সাহস হোৱা নাছিল। তাৰ হাঁহিটো সঁচাই খুবেই মোহনীয়। সি মোক অলপ হ'লেও তাৰ প্ৰতি আকৰ্ষিত কৰিছিল আৰু তাৰ হাঁহিটোৰে মই প্ৰেমত পৰি গ'লোঁ। পাহিবা গাত গামোচাৰ ফুল বচা এটা হাফ টি শ্বাৰ্ট তাৰ তাত বৰকৈ খুৱাইছিল। এনেদৰে বিয়াৰ দিনটো পাৰ হ'ল, আমিবোৰৰ ঘৰ যাবলৈ হ'ল। কিন্তু সেইদিন অচিনাকি ল'ৰাজনৰ যে মই স্মৃতিবোৰ 7 বছৰলৈ কঢ়িয়াই লৈ ফুৰিম মই সপোনতো ভবা নাছিলোঁ। এনেকৈ কেতিয়াবা বিয়া চিয়াৰ কথা ওলালে লগৰ কেইজনীৰ আগত কেতিয়াবা এইটো ঘটনা যে ঘটিছিল সেইটো শ্বেয়াৰ কৰোঁ। সিহঁতে মোক সি মোৰ ক্ৰাছ বুলি কৈছিল আৰু সি জীৱনৰ প্ৰথমজন ক্ৰাছ আছিল যাক কলেজত অহাৰ পিছতো মই পাহৰিব পৰা নাছিলোঁ। তেনেদৰে যিতেন এটা মেমৰি হৈ মোৰ তাত থাকি গ'ল। ৱেল, সেই বিয়াখনৰ পিছত তাৰমানে জিতেন আৰু অলিভাৰ লগ পোৱা পুই হোৱা নাই। চ' এই প্ৰেম কাহিনী কোন দিশে যাব জানিবলৈ শুনি থাকক আজি ষ্টৰি টি এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰি, লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেন স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি, মই স্বপ্নাৰ সৈতে পাহি। আজি শুনি আছোঁ অলিভা কলিতাৰ ষ্টৰী, নজনাকে নুবুজাকে পৰিলোঁ তোমাৰ প্ৰেমতে। আগলৈ তেওঁ লিখিছে, পাহিবা তাৰপিছত HSLC পাছ কৰিলোঁ, HSও পাছ কৰিলোঁ আৰু BA-ত নাম লগালোঁ। তথাপিও সেই বিয়াখনৰ পৰা আমি দুয়োকে দুয়োজনক লগ পোৱা নাছিলোঁ। তাক মই ফেচবুক, ইনষ্টাগ্ৰাম সকলোবোৰতে বিচাৰিছিলোঁ কিন্তু বিচাৰি পোৱা নাছিলোঁ। মোৰ দাদা এজনৰ তাত তাৰ 2খনমান ফটো আছিল আৰু দাদাই গম নোপোৱাকৈ মই মোৰ তালৈ ট্ৰান্সফাৰ কৰি লৈছিলোঁ, কিন্তু পিছত মোবাইলটো ভাগি থাকিলে। কেতিয়াবা এজন দুজনৰ লগত ইণ্টাৰেকশ্যন হৈছিল, বেলেগ ল'ৰাৰ লগত এট্ৰেকশ্যনো হৈছিল, তথাপিও যেন কোনোবাখিনিত সেই মুখখন মই পাহৰিবই পৰা নাছিলোঁ। বাহিবা মই ছোৱালীজনী ইণ্ট্ৰ'ভাৰ্ট মানুহৰ লগত এক্সট্ৰ'ভাৰ্ট আৰু এক্সট্ৰ'ভাৰ্টৰ লগত ইণ্ট্ৰ'ভাৰ্ট হৈ পৰোঁ। মানুহৰ ভালপোৱাৰ কথা ক'বলৈ কাজিনছ থাকে, ফ্ৰেণ্ডছ থাকে আৰু মোৰ কপালখন ইমানেই বেয়া যে এনেবোৰ কথা খুলি ক'বলৈ কোনোৱে নাছিল। জীৱনৰ সমস্ত সুখ দুখ কেৱল মাৰ লগতে শ্বেয়াৰ কৰোঁ, কিন্তু বুজি উঠিছেই নহয় প্ৰেমৰ কাহিনী যদি মাৰ লগত পাতিবলৈ যাওঁ কি হ'ব। সেয়েহে হৃদয়ৰ কথাবোৰ হৃদয়ৰ কোনোবা এটা কৰ্ণাৰত জিতেনক লগ পোৱাৰ আশাৰে ৰাখি থ'লোঁ। ইমানখিনিলৈ বুজিব পাৰিছে চাগে পাহিবা, মই সেই ল'ৰাজনৰ প্ৰেমত পৰি গৈছিলোঁ আৰু এনেদৰে সময় পাৰ হ'ল। শান্ত শিষ্টৰ পৰা উৎপতীয়া চঞ্চল ছোৱালী এজনীলৈ মই প্ৰমোশ্যন পালোঁ। চ' এতিয়ালৈকে জিতেনক লগ পোৱা নাই, কিন্তু জিতেনৰ সৈতে লাভ ষ্টৰী কেনেকৈ আৰম্ভ হ'ল সেইটো জানিবলৈ শুনি থাকক এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপু হিটছ 93.5 ৰেড এফ এমত মই স্বপ্নাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ অলিভা কলিতাৰ লাভ ষ্টৰী, নজনাকে নুবুজাকে পৰিলোঁ তোমাৰ প্ৰেমতে। আগলৈ তেওঁ লিখিছে, পাহিবা দীঘলী পুখুৰীৰ পাৰত কৃষ্ণচূড়াৰ বাকৰিত জীৱনটো চলি আছিল, লগতে আড্ডাবোৰ। এনেদৰে মই গ্ৰেজুৱেশ্যনৰ 3rd semester পালোঁ। সন্দিকৈয়ান বুলি কটনিয়ান কেইজনক চোৱা পৰম্পৰাটো ময়ো পিছে অলপ চলপ পালন কৰি আহিছিলোঁ। কিবা এটা অনুষ্ঠান পাতিলেই কটনৰ KBR হললৈ লগৰকেইটাৰ লগত দৌৰ মাৰোঁ। সেয়া লাগিলে নৱাগত আদৰণি সভাই হওক নতুবা নাটক। আৰু পাহিবা ইয়াতে যে মই মোৰ প্ৰেমিকজনক বিচাৰি পাম কল্পনাও কৰিব পৰা নাছিলোঁ। শ্বাহৰুখ খানৰ এটা ফেমাছ ডায়লগ আছিলে, আগৰ কিছু চিজ কো শিদ্দত চে চাহো তো পুৰি কায়নাত উচে তুমচে মিলানি কি সাজিশ মে জুৰ জাতি হে। আৰু মোৰ লগতো সেয়াই হ'ল, পাহিবা তাক চাগে মই প্ৰকৃততে বিচাৰিছিলোঁ। 2022 চনৰ এটা দিন যিদিনা মোৰ সম্পৰ্কীয় দাদা এজনৰ বিয়া আছিল, বিয়াখন খাবলৈ জিতেনৰ গোটেই পৰিয়াল আহিছিল, তাকহে দেখা নাপালোঁ। পিছত ভনীয়েকৰ পৰা গম পালোঁ তাৰ হেনো পৰীক্ষা চলি আছে আৰু আহিব নোৱাৰিলে। পাহিবা তাক আকৌ এবাৰ লগ পোৱাৰ হেঁপাহ বুকুতে সোমাই থাকিল আৰু মই এইবাৰ তাৰ ভনীয়েকৰ পৰা নম্বৰটো ল'লোঁ। মই এই সুযোগটো একেবাৰে হেৰুৱাব খোজা নাছিলোঁ, কাৰণ কিয়া পাতা কল শুনাহো। পাহিবা বিয়া খাই পিছদিনা হোষ্টেললৈ আহিলোঁ আৰু জিতেনক গধূলি ফোনটো লগালোঁ। মই 7 বছৰৰ পিছত কোনোবা ল'ৰা এজনৰ ফোন নম্বৰ লৈ ফোন কৰিছিলোঁ। গমটো পাইছাই চাগে তুমি কি ঘটি আছিল মনত, দুবাৰমান কাট খাই গ'ল। তাৰ 5 মিনিটমান পিছত সি কল বেক কৰিলে আৰু সুধিলে কোন বুলি। পাহিবা, এয়া মোৰ তালৈ অপেক্ষা আছিল। সি যেতিয়া দৰং কলেজত পঢ়ি আছিল আৰু তাৰ ফাইনেল পৰীক্ষা চলি আছিল, পাহিবা মই ঠিক কৰি থৈছিলোঁ ফোনটো কৰাৰ উদ্দেশ্যটো কি হ'ব। চ' মই কৈছিলোঁ, তুমি দৰং কলেজত পঢ়ি আছা ন? সিও পঢ়ি থকা বুলিয়ে ক'লে। ক্লাছ পাতিবোৰ তাত কেনেকৈ চলে বুলি সোধাত সি ঠিক ঠাক চলে বুলিয়ে ক'লে। পিছত ময়ো ক'লোঁ যে মোৰ মাহীৰ ছোৱালী এজনীয়ে তাত এডমিশ্যন ল'ব, সেইবাবেহে ছাজেশ্যনছ বিচাৰিছিলোঁ। সেয়া আছিলে আমাৰ প্ৰথমটো টেলিফোনিক কনভাৰ্চেশ্যন। আচৰিত কথা এইটো যে মোৰ মাৰ এজনী ভনীয়েকো যে আছে মই সেইদিনাহে গম পালোঁ, কাৰণ গোটেইখন মই ফাঁকিয়ে মাৰি আছিলোঁ তাৰ লগত কথা পাতিবলৈ। চ' ফাইনেলি আফটাৰ 7 ইয়াৰ্ছ অলিভাই জিতেনৰ ফোন নম্বৰটো ল'লে আৰু দুয়োটাই কথাও পাতিলে। চ' হাউ ডিড দে ফল ইন লাভ অৰ হাউ দ্য লাভ ষ্টৰী বিগেন জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এন ৰেড এফ এম বা যাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰী লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী, মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ অলিভা কলিতাৰ ষ্টৰী, নজনাকে নুবুজাকে পৰিলোঁ তোমাৰ প্ৰেমতে। আগলৈ তেওঁ লিখিছে, এনেদৰে আমাৰ কল গৈ ভিডিঅ' কল পালে, টেক্সট মেছেজ গৈ হোৱাটছএপ মেছেজ পালে। সি মোতকৈ 3 বছৰ ডাঙৰ, মোতকৈ মেচিয়ৰ হয় যদিও মেচিয়ৰিটি লেভেলটো ছোৱালীবোৰৰহে বেছি যেন লাগে মোৰ। পাহিবা এদিন মেছেজত মই তাক সুধিয়ে পেলালোঁ, বাকী কোৱাচোন তোমাৰ গাৰ্লফ্ৰেণ্ডজনীৰ কি খবৰ? আৰু উত্তৰত সি ক'লে, মোৰ নিচিনা ল'ৰাক কোনে চাব। এনেদৰে কথা পতা আমাৰ 3 মাহমান পাৰ হৈ গ'ল আৰু আমি এজ এ ফ্ৰেণ্ড কথাবোৰ শ্বেয়াৰ কৰি থাকিলোঁ। তাৰ ফাইনেল এক্সাম অ'ভাৰ হ'ল। এদিন সি মোক ভিডিঅ' কল কৰিলে আৰু ক'ত আছোঁ গেছ কৰিবলৈ ক'লে। পাহিবা মই আচৰিত, সি চান্দমাৰী ফ্লাইঅভাৰৰ ওপৰত আছিল, এতিয়া লগ পোৱাৰহে কথা আছিল। আমি সৰুতেই যি দেখা পোৱা, ডাঙৰ হোৱাত আজিলৈকে লগেই পোৱা নাছিলোঁ, এইহে লগ পাম। মই তাৰ বাবে মুভি টিকেটো কাটি থৈছিলোঁ। সেইদিনা পল্টন বজাৰৰ গ'ল্ড চিনেমাত ৰণবীৰ কাপুৰৰ মুভি শমশেৰাৰ চোৱাৰ প্লেন আছিল। ইণ্টাৰভেল পালোঁ, তথাপিও সি হল আহিয়ে পোৱা নাই, কাৰণ সি হল বিচাৰিয়ে পোৱা নাছিল। অলপ সময় পিছত সি চিনেমা হলৰ ভিতৰত সোমাই আহিলে আৰু মোৰ ওচৰতে বহিলে। সি মোলৈ চাই আছিল কেইমিনিটমান, মই সেই কথাটো গম পাইছিলোঁ। সি তাৰ হাতখন আগবঢ়াই দিলে, হাই বুলি ক'লে আৰু ময়ো হাই বুলিয়ে ক'লোঁ। সি একচুৱেলি মোক কমফৰ্টেবল ফিল কৰাবলৈ কৈছিলে, কাৰণ ইমান বছৰ পিছত আমি লগ পাইছিলোঁ। সেয়া আমাৰ গুৱাহাটীত অহাৰ পিছত প্ৰথমটো চা চিনাকি। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড ৰেড এফ এম বা যাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰী লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই স্বপ্নৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ অলিভা কলিতাৰ ষ্টৰী, নজনাকে নুবুজাকে পৰিলোঁ তোমাৰ প্ৰেমতে। আগলৈ তেওঁ লিখিছে, এদিন মই ক্লাছ কৰি হোষ্টেললৈ উভতি আহি আছিলোঁ তাৰ লগত কথা পাতি, আৰু এনেতে মোৰ কথাই কথাই ওলাই গ'ল, জানানে তুমি মোৰ ক্ৰাছ আছিলা। পাহিবা মই হাঁহি হাঁহি কথাটো কৈছিলোঁ আৰু দুয়োটাই ধেমালিতে কথাবোৰ উৰাই দিলোঁ। সি কটনত এডমিশ্যন ল'লে আৰু কটনৰ হোষ্টেলৰ বাসিন্দা হ'ল। পাহিবা এবাৰ সি ঘৰলৈ যাব ওলালে, প্ৰথম গুৱাহাটীৰ পৰা, আৰু ঘৰলৈ বুলি গাড়ীত উঠাই দিয়া এটা যেন মোৰ কৰ্তব্য আছিল। তেতিয়া ৱাৰ মেমৰিয়েলৰ কাষত গাড়ী ৰখি আছিল। জিতেনক জোৰকৈ সাৱতিক এটা কথা ক'লোঁ যে ৰাতি লাইটৰ পোহৰত ৱাৰ মেমৰিয়েল চাবলৈ মোৰ বহুত মন আছে। তেতিয়া তাৰ পোষ্ট গ্ৰেজুৱেশ্যন কনফাৰ্ম হোৱা নাছিল। সি তাৰপিছত জালুকবাৰী বাছখনত উঠি ঘৰলৈ বুলি ৰাওনা হ'ল, ময়ো ৰুমলৈ গুচি আহিলোঁ। আবেলি ফোনটো ইমানেই ৰিং কৰিলে যে মই সাৰ পাই গ'লোঁ। দেখিলোঁ জিতেনৰ ফোন, নেট অন কৰোঁতে দেখিলোঁ হোৱাটছএপত ঢেৰ নটিফিকেশ্যন, আৰু তাত লিখা আছিল, মই আদাবাৰীৰ পৰা উভতি আহিলোঁ, আজি ঘৰ নাযাওঁ, আৰু তুমি কৈছিলা নহয় গধূলি ৱাৰ মেমৰিয়েল চাই ভাল লাগে, তুমি আহা, মই ইয়াতে ৰৈ আছোঁ। পাহিবা কেতিয়াবা এই সৰু সৰু কথাবোৰে বৰ আনন্দ দি যায়। এনেবোৰ কথা আৰু আচৰণতে ভালপোৱাৰ ৰংবোৰ সোমাই থাকে। পাহিবা 3 ছেপ্টেম্বৰ 2022 দিনত মোৰ হোৱাটছএপত নটিফিকেশ্যনটো ৰাতিপুৱা 7 বজাত বাজি উঠিলে আৰু তাতে তাৰ পৰা মেছেজ আছিল, আই লাভ ইউ বুলি। মই বুজিব পৰা নাছিলোঁ কি হ'ল আৰু তাক লগালগ ফোন কৰিলোঁ। ক'লোঁ যে মেছেজটো ভুলতে মোৰ তাত আহিলে নে কি? তাক মই সুধিছিলোঁ, কেতিয়াৰ পৰা তুমি প্ৰেমত পৰিলা? 3 মাহতে প্ৰেমত কোনোবা পৰে নেকি? এইবোৰ কথা লৈ তাক মই জোকাই আছিলোঁ, অথচ ময়ে এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলোঁ। আৰু তাৰ প্ৰপ'জেলটো একচেপ্ট কৰি এটা কথাই ক'লোঁ, মোৰ খংটো বহুত বেছি, অভিমান আৰু অ'ভাৰ থিংকিং, বাই ওৱান গেট ওৱান ফ্ৰী। চ' সেইবোৰ যদি তুমি সহ্য কৰিব পাৰা তেতিয়াহ'লে হ'ব। আমি আমাৰ ফ্ৰেণ্ডশ্বিপৰ ৰিলেশ্যনশ্বিপটোৰ এটা নাম দিলোঁ আৰু আমি এটা লাভ ৰিলেশ্যনশ্বিপত সোমাই পৰিলোঁ। তথাপিও যেন মোৰ কিবা সপোন সপোন লাগি আছিল এই ইনচিডেণ্টটো। মই এইকাৰণে তাক এফ বিত বিচাৰি পোৱা নাছিলোঁ পাহিবা, কাৰণ মই তাৰ নামৰ স্পেলিঙে ভুল কৰি আছিলোঁ আৰু ফাইনেলি তাক ফেচবুকতো বিচাৰি পালোঁ। চ' এনেদৰে অলিভা আৰু জিতেনৰ ৰিলেশ্যনশ্বিপ আৰম্ভ হ'ল। চ' আফটাৰ ছেভেন লং ইয়াৰ্ছ দে কেম টুগেডাৰ, লগো পালে, ডেষ্টিনিয়ে তেওঁলোকক লগ পোৱাই দিলে, এণ্ড নাও দে আৰ টুগেডাৰ। চ' আগলৈ কি হয় শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰি, লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি, মই স্বপ্নাৰ সৈতে পাহি। আজি শুনি আছোঁ অলিভা কলিতাৰ ষ্টৰি, নজনাকৈ নুবুজাকৈ পৰিলোঁ তোমাৰ প্ৰেমতে। আগলৈ তেওঁ লিখিছে, ডেৰ বছৰ মাত্ৰ হৈছিলহে সম্পৰ্কটো, এনেতে এবাৰ তাৰ মাকৰ ফোন আহিলে মোলৈ। মাকৰ লগত আগতেও মই কথা পাতিছিলোঁ ফ্ৰেণ্ড হিচাপে, কিন্তু সেই দিনটোৰ পৰা মাক যেন সলনি হ'ল। তাৰ ঘৰত মাকে গম পাইছিল আমাৰ সম্পৰ্কৰ কথা। পাহিবা, আমি জিতেনহঁতৰ সম্পৰ্কীয় হয়, মানে দূৰ কা ৰিষ্টেদাৰ, য'ত আমাৰ ব্লাড ৰিলেশ্যন একো নাছিল, যিটো মই আওপকীয়াকৈ সিহঁতৰ সম্পৰ্কীয় মানুহৰ পৰাই গম পাইছিলোঁ। তথাপিও এনে কথা কিছুমান আছিল যিটো হয়তো মই আপোনাক চিঠিত উল্লেখ কৰিব নোৱাৰিম। বাই দ্য ৱে, এট দ্য ছামাৰি ইমানেই এই সম্পৰ্কটো আৰু বেছি আগুৱাই লৈ যাব নোৱাৰোঁ আমি তাৰ মাকৰ মতে। পাহিবা, কথাটো শুনাৰ পিছত মোৰ মুখখন চাবলগীয়া হৈছিল। কয় ন, কিছুমান মানুহ তিনিদিন আহি জীৱনত তিনি বছৰৰ অভিজ্ঞতা দি যায়। জিতেনো তেনে এজন হয়। আমি দুয়োটা একেলগে ঠিক কৰিছিলোঁ জীৱনৰ লক্ষ্য, ভাল পোৱাৰ লগতে আমাৰ পেৰেণ্টছৰ কথাবোৰো আমি গুৰুত্ব দিম। আমি দুয়োটাই কথা দিছিলোঁ যে এনে একো কাম নকৰোঁ যাতে মা দেউতাই দুখ পায়। পাহিবা, সি ঘৰৰ একমাত্ৰ ল'ৰা, আৰু সেইদিনা মাকৰ কথাত এনে লাগিল যে মই তেওঁৰ ল'ৰাটোক লৈ আহিলোঁ। মই মোৰ ষ্টৰিটোৰ যোগেদি জিতেনৰ মাকক এইটোৱেই ক'ব বিচাৰোঁ যে মই জিতেনক কেতিয়াও লৈ অহা নাই, আৰু কেতিয়াবা যদি জিতেনে মোৰ বা তাৰ মাকৰ মাজত চুজ কৰিবলগীয়া হয়, মই কেতিয়াও নিবিচাৰোঁ যে সি তাৰ মাকক এৰি থৈ আহক। আমাৰ বাবে কেৰিয়াৰ বহুত ইম্পৰ্টেণ্ট হয়। দুয়োটাই ইয়াকে লৈ সম্পৰ্কটো সামৰিলোঁ যে আমি আকৌ লগ পাম এদিন। এনিৱে হি ইজ মাইন ফৰ এভাৰ। দুয়োটাৰে আশা আছে এদিন সকলো ঠিক হৈ যাব। ভাল পোৱাৰ প্ৰকৃত সংজ্ঞাটো যেন আমি লগ পোৱাৰ পিছৰ পৰাহে বুজি পালোঁ। তই যেনেকৈ কৈছিলি মোৰ অপেক্ষা কৰিবি, ময়ো তোৰ বাবে ৰৈ থাকিম। চ' আনফৰ্চুনেটলি বিকজ অফ আৱাৰ পেৰেণ্টছ চামটাইমছ উই হেভ টু কম্প্ৰমাইজ, আৰু সেয়াই অলিভিয়া আৰু জিতেনেও কৰিলে। মানে জিতেনৰ পৰিয়ালৰ বাবে দুয়োটাই এতিয়া ৰিলেশ্যনশ্বিপটোৰ পৰা আঁতৰি আহিছে। বাট ৱেন লাভ ইজ ষ্ট্ৰং, ইউনিভাৰ্ছ উইল কনস্পায়াৰ, আৰু সেইটোৱে হয়তো এওঁলোকৰ ক্ষেত্ৰতো হ'ব। চ' আৰু কিছু কথা লিখিছে চিঠিখনত অলিভাই, সেয়া পঢ়ি গৈ থাকিম। আপুনিও শুনি থাকক আজিৰ ষ্টৰি দি এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰি, লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এম, মজ আপোনাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি। আজি শুনি আছোঁ অলিভা কলিতাৰ ষ্টৰি, নজনাকৈ নুবুজাকৈ পৰিলোঁ তোমাৰ প্ৰেমতে। আগলৈ তেওঁ লিখিছে, শেষত ক'ব বিচাৰোঁ পাহিবা, জিতেন তোক বহুত বহুত ভাল পাওঁ। তোৰ সেমেকা মুখখন ভাল নালাগে, হাঁহি থাকিবি। তই কান্দি থকা বুলি লগৰকেইটাই কয়, একো নাই, তই মোৰ হৈ থাকিবি। আই ৱান চি ইউ অন টপ, ইউ কেন ডু ইট। কেতিয়াও ভাগৰি নপৰিবি, মই আছোঁ তোৰ লগত। কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিলে মোক মনত পেলাবি। বাকী উইছ ইউ অল দ্য বেষ্ট। কেৱল তোৰ মা দেউতাই তোক লৈ যাতে গৌৰৱ অনুভৱ কৰে। ফুলফিল ইয়ৰ ড্ৰিম। পাহিবা, সি আৰু মই ঠিক কৰিছিলোঁ আমি বিয়াৰ পিছত আমাৰ লাভ ষ্টৰিটো লিখিম বুলি, কিন্তু সেয়া কিমান দূৰ সম্ভৱ নাজানো। তাক ক'বলগীয়া বহুখিনি আছিলে আৰু চিঠিখনৰ যোগেদি এয়াই তাক জনালোঁ। পাহিবা, মই নাজানো সি কেতিয়াবা সলনি হ'ব নে নহয়, সি তাৰ হৃদয়ত মোক কিমান দিনলৈ ৰাখিব, কিন্তু জিতেন মোৰ জীৱনৰ একপক্ষীয়া প্ৰেম হৈ ৰ'ব। পাহিবা, গোলাপ হৈ ফুলিব নালাগে, সি মোৰ বুকুত পদুম হৈয়ে ফুলকচোন। বোকাৰ পৰা তুলি আনি সযতনে ৰাখিম মই হৃদয়ৰ কাৰেঙত। চ' এয়াই আছিলে আজিৰ লাভ ষ্টৰিয়ে। ৱেল অলিভা, অল আই কেন চে ইজ ইউ হেভ টু ৱেইট ফৰ দ্য টাইম, আৰু আই থিংক ৱান্স তোমালোক ছেটল ডাউন হৈ যোৱা, ইন টাৰ্মছ অফ ইয়াৰ কেৰিয়াৰ, তেতিয়া হয়তো তুমি তোমাৰ ঘৰত কথাখিনি ক'ব পাৰিবা বা তাৰ ঘৰত কথাখিনি ক'ব পাৰিবা। আৰু চিঠিখনত তুমি কিছুমান এনেকুৱা কথা লিখিছা যিটো মই ইয়াত পঢ়িব নিবিচাৰোঁ, পাৰ্চনেলি তুমি মোক ছাজেশ্যনছ বিচাৰিছা, বাট সেইটো ক্ষেত্ৰত মই একচুৱেলি তোমাক একো এডভাইচ দিব এইটো কাৰণে নোৱাৰিম, বিকজ ইট ইজ এ ফেমিলি ইছ্যু। চ' আই গেছ তুমি তোমাৰ পেৰেণ্টছৰ লগত আৰু সি তাৰ পেৰেণ্টছৰ লগত কথা পাতিলে বেছি বেটাৰ হ'ব। কিন্তু আল্টিমেটলি তোমাৰ মা দেউতা আৰু তাৰ মাৰ দেউতাও এইটোৱে বিচাৰিব যে দুয়ো সুখী হোৱা। আৰু যদি হেপিনেছ ইজ উইদিন ইউ বিং টুগেডাৰ, তেতিয়াহ'লে ডেফিনেটলি দে উইল আণ্ডাৰষ্টেণ্ড। বাট বিফ'ৰ ডেট দুয়ো ভালকৈ ছেটল হ'ব লাগিব, যাতে দুয়োটাকে নাকচ কৰিবলৈ তেওঁলোকে একো ৰিজন বিচাৰি নাপায়। আই হোপ ইউ আণ্ডাৰষ্টেণ্ড ৱাট আই মিন। চ' আই উইছ ইউ অল দ্য বেষ্ট এণ্ড আই হোপ ইউ আৰ টুগেডাৰ। বেলিয়া আছিলে আজিৰ ষ্টৰী, নজনাকে নুবুজাকে পৰিলোঁ তোমাৰ প্ৰেমতে। এটি নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, ডু ফল ইন লাভ, ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ, আই লাভ ইউ, এণ্ড ৰেড এফ এম, বজাতে ৰহো।